নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ আজি গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজৰ নতুন জনশতাব্দী এক্সপ্ৰেছসহ তিনিখন ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ 10 কিলোৱাট শক্তিসম্পন্ন নতুন FM ট্ৰান্সমিটাৰটো আজি ৰাইজৰ সেৱাত উৎসৰ্গিত। দেশৰ আওহতীয়া অঞ্চললৈও আকাশবাণীৰ প্ৰচাৰ বিস্তৃত কৰাত আকাশবাণীৰ সঞ্চালক প্ৰধান প্ৰজ্ঞা পালিৱাল গৌড়ৰ গুৰুত্ব। প্ৰতি বছৰে 13 মে'ত অন্ধবিশ্বাস বিৰোধী দিৱস পালন কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ আৰু ছিডনী টেষ্টত ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাক বিশ্ৰাম। খেলখনত ভাৰতৰ আমাৰ বাতৰি অহাৰ পৰলৈকে 4 উইকেটত 81 ৰাণ সংগ্ৰহ। ভাৰতীয় ৰেলৱে গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত চলাচল কৰোৱাৰ সিদ্ধান্ত লোৱা নতুন জনশতাব্দী এক্সপ্ৰেছ ৰেলগাড়ীখনৰ যাত্ৰা আজি গুৱাহাটীত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে শুভাৰম্ভ কৰিব। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটীৰ ৰেল যোগাযোগ অধিক সুচল কৰাৰ বাবে এই ৰেলখন প্ৰৱৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে। ৰেল বিভাগৰ সূত্ৰই জনোৱা মতে, সপ্তাহত দুবাৰকৈ চলাচল কৰিবলগীয়া এই ৰেলগাড়ীখনে পুৱা 9:50 গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি বিয়লি 4:15 উত্তৰ লখিমপুৰ পাবগৈ আৰু বিয়লি 5:00 উত্তৰ লখিমপুৰৰ পৰা যাত্ৰা কৰি নিশা 11:25 গুৱাহাটী পাবহি। ৰেলমন্ত্ৰীগৰাকীয়ে আজি পতাকা জোকাৰি তিনিচুকীয়া নাহৰলগুণ এক্সপ্ৰেছ আৰু গুৱাহাটী নিউ বঙাইগাঁও যাত্ৰীবাহী ৰেলগাড়ী দুখনৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। মন্ত্ৰীগৰাকীয়ে তেতেলিয়াত নিৰ্মাণ কৰা এখন পথ উৰণ হেতু উদ্বোধন কৰিব। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ 10 কিলোৱাট শক্তিসম্পন্ন নতুন FM ট্ৰান্সমিটাৰটো আজি আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গিত কৰা হ'ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই ট্ৰান্সমিটাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰিব। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, আকাশবাণীৰ সঞ্চালক প্ৰধান প্ৰজ্ঞা পালিৱাল গৌড় আৰু আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি গুৱাহাটীত উপস্থিত থাকিব। এই উপলক্ষে একে সময়তে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী আৰু কোকৰাঝাৰৰ ভালেকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকিব। আকাশবাণীয়ে পুৱা 10:02 পৰা কোকৰাঝাৰ কেন্দ্ৰৰ FM ট্ৰান্সমিটাৰৰ উদ্বোধনী অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰিব। আজিৰ পৰা পশ্চিম অসমৰ শ্ৰোতাসকলে FM বেণ্ডৰ 102 MHz আকাশবাণী কোকৰাঝাৰৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। আকাশবাণীৰ সঞ্চালক প্ৰধান শ্ৰীমতী প্ৰজ্ঞা পালিৱাল গৌড়ে দেশৰ দূৰ দূৰণিৰ আওহতীয়া অঞ্চললৈকো আকাশবাণীৰ প্ৰচাৰ বিস্তৃত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দুদিনীয়া ভ্ৰমণসূচীৰে কালি গুৱাহাটীলৈ অহা সঞ্চালক প্ৰধানগৰাকীয়ে আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰি কয় যে এই উদ্দেশ্যৰে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰত কেন্দ্ৰীয় চৰকাৰে 10 কিলোৱাটৰ এটা নতুন FM ট্ৰান্সমিটাৰ স্থাপন কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ বাবে স্থানীয় ভাষাত অনুষ্ঠান প্ৰচাৰ কৰি অহাৰ শলাগ লৈ আকাশবাণীৰ বাতৰি বিভাগৰো সঞ্চালক প্ৰধানৰ দায়িত্বত থকা শ্ৰীমতী পালিৱাল গৌড়ে এইদৰে কয়।
পালিবাৰ গুৱাহাটী আকাশবাণী কেন্দ্ৰ মে আয়ে হে গুৱাহাটী আনা পেলে ভি হোৱা হে লেকিন য়ে দেখা কি কেন্দ্ৰ দ্বাৰা বিভিন্ন ভাষাও মে ইয়াহ কি স্থানীয় সংস্কৃতি কো বঢ়াৱা দেনে কে লিয়ে অচ্ছে কাৰ্যক্ৰম বনায়ে জা ৰহে হে আসামিজ কে সাথ সাথ কৰ্বী বড়ো আৰু নেপালী ভাষা মে ভি কাৰ্যক্ৰম বনায়ে জা ৰহে হে জো কি কাফী পপুলাৰ ভি হে আৰু ইয়াহ কে স্থানীয় জব সমীক্ষা কি গই তো বতায়া কি জো য়ুথ হে युवाओं को जोड़ने का आकाशवाणी केंद्र गुवाहाटी विशेष प्रयास कर रहा है जो कि सराहनीय है क्योंकि आज के युवाओं को एक विकास में भागीदार बनाना अपने प्रोग्रामिंग में उनसे कंटेंट बनवाना इससे लोकप्रियता बढ़ेगी और युवा भी आगे आएंगे उनसे सीख लेते हुए दूसरे युवा भी प्रेरित होंगे अनेक विकासात्मक कार्यों के लिए या और अपने को जागृति फैलाने के लिए।
और जो कोकराझाड़ का नया जो FM ट्रांसमीटर उद्घाटन होने वाला है इसके बारे में आपका क्या प्लानिंग था और कैसे आगे बढ़ा है ये?
देखिए कोकराझार में पहले एक मीडियम वेव का था और उस पे प्राइमरी चैनल लेकिन उसकी सीमित रीच थी, पहुंच उसकी केवल ग्रामीण अंचलों तक उतनी नहीं थी, केवल शहरी क्षेत्र तक सीमित था। तो माननीय सूचना एवं प्रसारण मंत्री का उद्घाटन करेंगे, 10 किलोवाट का एक FM ट्रांसमीटर का उद्घाटन किया जा रहा है जिसके कारण जितने भी जो कोकराझार के कार्यक्रम हैं वो ग्रामीण लगभग 70 किलोमीटर की रेंज में सुनेंगे और काफी बड़ी संख्या में लोगों तक ये कार्यक्रम पहुंचेंगे। और विशेष रूप से जो कोकराझार आकाशवाणी द्वारा कृषि और इस तरह के जो विकासात्मक जो डेवलपमेंटल स्कीम्स पे कार्यक्रम किए जा रहे हैं उनकी पहुंच बढ़ेगी ताकि ज्यादा से ज्यादा लोग उससे लाभ उठाने के लिए आगे आएंगे। तो ये एक बहुत बड़ा एक कदम है सूचना एवं प्रसारण मंत्रालय का कि यह ट्रांसमीटर का उद्घाटन किया जा रहा है और स्थानीय जनता को इसमें अधिक भागीदारी के मौके मिलेंगे।
ইয়াৰ আগতে তেওঁ গুৱাহাটীত আকাশবাণী আৰু দূৰদৰ্শনৰ বিষয়াবৰ্গৰ সৈতে মাধ্যম দুটাৰ কাম কাজৰ পৰ্যালোচনা কৰে। শ্ৰীমতী পালিৱাল গৌৰে কালি বিয়লি আকাশবাণীৰ গুৱাহাটীৰ বাতৰি কক্ষৰ লগতে ষ্টুডিঅ' আৰু আন কক্ষসমূহ পৰিদৰ্শন কৰে আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰই আগবঢ়াই অহা সেৱাৰ শলাগ লয়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টি গুৱাহাটী আৰু কলকাতাৰ বসু প্ৰতিষ্ঠানৰ এটা গৱেষক দলে স্তনৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে উদ্ভাৱনীমূলক হাইড্ৰজেল প্ৰস্তুত কৰি উলিয়াইছে। এই উদ্ভাৱনীমূলক হাইড্ৰজেল ভিত্তিক চিকিৎসাৰ সহায়ত টিউমাৰৰ স্থানলৈ পোনপটীয়াকৈ কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধ প্ৰেৰণ কৰিব পৰা যাব। ইয়াৰ ফলত কৰ্কট ৰোগৰ গতানুগতিক চিকিৎসাৰ সৈতে জড়িত পাৰ্শ্বক্ৰিয়া বহু পৰিমাণে হ্ৰাস পাব। এই গৱেষণা তথ্যসমূহ ৰয়েল ছচাইটি অব কেমেষ্ট্ৰীৰ গৱেষণা হৰাইজনত প্ৰকাশ পাইছে। গৱেষণা পত্ৰখনৰ সহ লেখক হৈছে দেৱপ্ৰতিম দাস, আই আই টি গুৱাহাটীৰ গৱেষক তনুশ্ৰী দাস, ঋত্বিকা কুশাহা আৰু সহযোগী হিচাপে আছে কলকাতাৰ বসু প্ৰতিষ্ঠানৰ ডক্টৰ কুলদীপ জানা, সত্যজিৎ হালদাৰ আৰু অৰূপ কুমাৰ মিশ্ৰ। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে শেহতীয়াকৈ 520 কোটি টকা আবণ্টন দিছে। যোৱা 31 ডিচেম্বৰত পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ গুৱাহাটী আৰু ইটানগৰত থকা আঞ্চলিক কাৰ্যালয়ত পত্ৰযোগে এই কথা অৱগত কৰোৱা হৈছে। পত্ৰখনত উল্লেখ কৰা মতে কেন্দ্ৰীয় চৰকাৰে 2024-25 বৰ্ষৰ বাবে আবণ্টন দিয়া এই পুঁজিৰ ভিতৰত অসমৰ বাবে 290 কোটি আৰু অৰুণাচলৰ বাবে 230 কোটি টকা ধাৰ্য কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ পথ উন্নয়ন আঁচনিৰ অধীনত আবণ্টন দিয়া এই পুঁজি আঞ্চলিক কাৰ্যালয় দুটাই ৰাজ্য দুখনৰ লোক নিৰ্মাণ বিভাগ আৰু সীমান্ত পথ সংস্থাক দিব লাগিব। এই পুঁজিৰে অসম আৰু অৰুণাচলৰ দ্বৈত আৰু 4টা লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু জিলাসমূহত থকা ঘাইপথৰ উন্নয়নৰ কাম কৰা হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। ৰাজ্য চৰকাৰে প্ৰতিবছৰে 13 মে'ত অন্ধবিশ্বাস বিৰোধী দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ মৃত্যুৰ দিনটো এনেদৰে পালন কৰিবলৈ ৰাজ্যপালৰ অনুমোদন সাপেক্ষে মহিলা আৰু শিশু বিকাশ বিভাগে অধিসূচনা জাৰি কৰিছে। অধিসূচনাখনত উল্লেখ কৰা মতে সমাজৰ বাবে ক্ষতিকাৰক অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যখনৰ 219টা খণ্ডত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই এই দিৱসত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব। ৰাজ্যৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী, ৰাষ্ট্ৰীয় বঁটাৰে স্বীকৃত চলচ্চিত্ৰ সমালোচক তথা পৰিচালক উৎপল দত্তলৈ 2025 বৰ্ষৰ অমূল্য মান্না আলোকচিত্ৰ বঁটা আগবঢ়োৱা হৈছে। ৰাজ্যৰ প্ৰখ্যাত আলোকচিত্ৰ শিল্পী অমূল্য মান্নাৰ স্মৃতিত অমূল্য মান্না স্মৃতিৰক্ষা সমিতিয়ে 2021 বৰ্ষৰ পৰা এই বঁটা প্ৰদান কৰি আহিছে। অমূল্য মান্নাৰ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি অহা 19 জানুৱাৰীত এই বঁটা প্ৰদান কৰা হ'ব। তিৱাসকলৰ শৌৰ্যবীৰ্যৰ প্ৰতীক জোঙাল বলোহুৰ স্মৃতিত আজি জোঙাল বলোহু দিৱস পালন কৰা হৈছে। তিৱাসকলৰ পৰম্পৰাগত পিতৃপূজাৰে এই দিৱসৰ কাৰ্যসূচী আৰম্ভ হ'ব। ইতিহাস প্ৰসিদ্ধ জোঙাল বলোহুগড়ত দিনজোৰা কাৰ্যসূচীৰে তিৱা স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত আৰু তিৱা জাতীয় সংগঠনসমূহৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ মুকলি সভাত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, পীযুষ হাজৰিকা, অজন্তা নেওগ আৰু জয়ন্ত মল্ল বৰুৱাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী বিধায়কে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ঐতিহাসিক জোঙাল বলোহু ক্ষেত্ৰখনক আধুনিক পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ বাবে ইতিমধ্যে 100 কোটি টকা মোকলাই দিছে আৰু ইয়াৰ উন্নয়নৰ কাম পূৰ্ণগতিত চলি আছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে বিগত বৰ্ষটোত আগবঢ়োৱা স্বাস্থ্যসেৱা, আন্তঃগাঁথনি উন্নীতকৰণ আৰু উদ্ভাৱনীমূলক পদক্ষেপসমূহৰ বিষয়ে প্ৰকাশ কৰিছে। জি এম চি এইচৰ সভাগৃহত কালি এখন সংবাদমেলত চিকিৎসালয়খনৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই লগতে কয় যে যোৱা বছৰত চিকিৎসালয়খনত 12 লাখ ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা হৈছে। 747 গৰাকী লোকৰ দেহত পেচমেকাৰ সংস্থাপন, 4000 ৰোগীক কেটৰেক অপাৰেশ্যনকে ধৰি চিকিৎসালয়খনত 1300 সহস্ৰাধিক শিশুৰ জন্ম হৈছে। সংবাদমেলখনত অচিৰেই ৰবটিক চাৰ্জাৰীৰ সুবিধা প্ৰদানৰ লগতে 820খন বিচনা সংলগ্ন এটা নতুন ভৱন সম্পূৰ্ণ হৈ উঠিব বুলি প্ৰকাশ কৰা হয়। আনহাতে চলিত বৰ্ষতে সংক্ৰামক ৰোগ গৱেষণা পৰীক্ষাগাৰ এটাও কাৰ্যক্ষম হ'ব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। সংবাদমেলত চিকিৎসালয়খনৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাও উপস্থিত থাকে। অসম সাহিত্য সভাৰ সমাগত অধিৱেশনত প্ৰতিনিধিত্ব কৰিবলগীয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে বিশেষ নৈমিত্তিক ছুটী লাভ কৰিব। সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা এখন জাননীত উল্লেখ কৰে যে 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ পাঠশালাত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনত অংশগ্ৰহণ কৰিবলগীয়া কৰ্মচাৰীসকলক এই সুবিধা প্ৰদান কৰা হৈছে। অৱশ্যে যিসকল কৰ্মচাৰীয়ে চৰকাৰৰ ধজ্জাবাহী আঁচনিৰ ৰূপায়ণৰ সৈতে জড়িত হৈ আছে তেওঁলোকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষেহে এনে ছুটি লাভ কৰিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষৰূপে প্ৰতাপ কছাৰী আৰু মুখ্য কাৰ্যবাহী সদস্যৰূপে কুমুদচন্দ কছাৰীয়ে কালি শপত গ্ৰহণ কৰে। ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত জিলা আয়ুক্ত জয় শিৱানীয়ে তেওঁলোকক শপত বাক্য পাঠ কৰোৱায়। এই অনুষ্ঠানত তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী আদি উপস্থিত থাকে। এতিয়া হওক দীক্ষিতা শৰ্মাৰ সৈতে গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ ভিতৰত অসমীয়া প্ৰতিদিন কাকতে বনভূমি মথাউৰিত বাস কৰিছে 183,524 ভূমি পৰিয়ালে, দৈনিক অসম কাকতে শিক্ষাখণ্ডৰ শোচনীয় ৰূপ, আমাৰ অসম কাকতে মাৰ্কশ্বীট ভাল হলেহে টিকট বিজেপি বিধায়কক, নিয়মীয়া বাৰ্তা কাকতে দৈনিক নিৰ্মাণ 14.8 কিলোমিটাৰ পথ, এখনকৈ দলং, দৈনিক জনমভূমি কাকতে অসম মেঘালয় বাংলাদেশীৰ কৰিডৰ, অসমীয়া খবৰ কাকতে বাংলাদেশী অনুপ্ৰৱেশৰ আঁৰত বি এছ এফ আদি ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰিত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে এনি উইল উইটনেছ ফাষ্টাৰ গ্ৰোথ ইন 2025 সোণোৱাল, আৰু দ্য চেণ্টিনেল কাকতে কে এন পি ৰেকৰ্ডছ হায়েষ্ট এভাৰ ফুড ফল ইন পাষ্ট 3 মান্থছ শিৰোনামেৰে মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। আজি প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ আন মুখ্য বাতৰিসমূহ হ'ল জল বোৰ্ডৰ জল বিস্ফোৰণত তছনছ গুৱাহাটীৰ খাৰঘুলিৰ নামঘৰ তিনিআলি, ৰোহিত শৰ্মা দলৰ বাহিৰ বুমৰাক টীম ইণ্ডিয়াৰ দায়িত্ব আদি। এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
টাইপাৰ চৰাইদেউ জিলা সমিতিৰ আতিথ্যত আৰু চৰাইদেউবাসীৰ সহযোগত ভজু বেচিক মাছপথাৰ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদ অসমৰ ষষ্ঠ কেন্দ্ৰীয় অধিৱেশনৰ আয়োজন কৰা হৈছে। আজি পুৱা 9 বজাত পতাকা উত্তোলনেৰে এই অধিৱেশন আৰম্ভ হৈছে। ছিডনীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত বৰ্ডাৰ গাভাস্কৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলৰ আজি প্ৰথম দিনা ভাৰতে আমালৈ বাতৰি অহাৰ পৰলৈকে 4টা উইকেট হেৰুৱাই 81 ৰাণ সংগ্ৰহ কৰিছে। শৃংখলাত ভাল প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হোৱা অধিনায়ক ৰোহিত শৰ্মাক এই খেলখনত জিৰণি দিয়া হৈছে আৰু ৰোহিত শৰ্মাৰ অনুপস্থিতিত জছপ্ৰীত বুমৰাই দলক নেতৃত্ব দিছে। ভাৰত সম্প্ৰতি শৃংখলাৰ 2-1 ফলাফলত পিছপৰি আছে। ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰাৰ আশা সজীৱ কৰি ৰাখিবলৈ হলে এই খেলখনত জয়লাভ কৰিবই লাগিব। যোৰহাট জিলাৰ ক্ৰীড়াসন্থাৰ খেলপথাৰত আজিৰ পৰা দুদিনীয়াকৈ আমন্ত্ৰণমূলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডিবা নৈশ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দেশৰ 6টা আগশাৰীৰ ভলীবল দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। বিশিষ্ট ক্ৰীড়া সংগঠক অসম ভলীবল সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ৰাজ্য চৰকাৰৰ ক্ৰীড়া পেঞ্চনাৰ অমল বৰুৱাৰ সোঁৱৰণত যোৰহাট জিলা ক্ৰীড়াসন্থাই এই প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি আৰু কাইলৈ পুৱতি নিশা আৰু পুৱা অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলক ডাঠ কুঁৱলীয়ে আৱৰি ৰাখিব বুলি প্ৰকাশ কৰিছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত পুৱাৰ সময়ছোৱাত কুঁৱলী পৰাৰ লগতে দিনৰ ভাগত আকাশ ফৰকাল হ'ব। আজি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা 26 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 12 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 22.4 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল 14.8 ডিগ্ৰী চেলছিয়াছ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ আজি গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজৰ নতুন জনশতাব্দী এক্সপ্ৰেছসহ 3খন ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ 10 কিলোৱাট শক্তিসম্পন্ন নতুন এফ এম ট্ৰান্সমিটাৰটো আজি ৰাইজৰ সেৱাত উৎসৰ্গিত। দেশৰ আওহতীয়া অঞ্চললৈও আকাশবাণীৰ প্ৰচাৰ বিস্তৃত কৰাত আকাশবাণীৰ সঞ্চালক প্ৰধান প্ৰজ্ঞা পালিৱাল গৌৰৰ গুৰুত্ব। প্ৰতিবছৰে 13 মে'ত অন্ধবিশ্বাস বিৰোধী দিৱস পালন কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। আৰু ছিডনী টেষ্টত ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাক বিশ্ৰাম। খেলখনত ভাৰতৰ আমালৈ বাতৰি অহাৰ পৰলৈকে 4 উইকেটত 81 ৰাণ সংগ্ৰহ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি পুৱা 10 বজাত শুনিবলৈ পাব।